এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। সমগ্ৰ ৰাজ্যতে দৌল উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে পৰস্পৰক আবিৰ সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যামিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে পাঁচদিনীয়া দৌল উৎসৱৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম ভৰদৌল পালন কৰা হয়। গোসাঁইঘাট ফাকুগুৰি ছটিয়াই সেৱা জনাবলৈ সত্ৰৰ চৌহদত প্ৰতি বছৰৰ দৰে এইবাৰো অগণন লোকৰ সমাগম হৈছে। বৰপেটাৰ পাটবাসী, গণককুচি, সুন্দৰদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে।
এইবেলি পাঁচদিনীয়াকৈ আয়োজিত এই মহোৎসৱৰ কালি সন্ধিয়া গণযাত্ৰা অনুষ্ঠিত হয়। এই উপলক্ষে গোসাঁইক সত্ৰৰ মূল গৃহৰ পৰা উলিয়াই আনি মেজি পুৱা হয়। তাৰ পাছত যোগমোহন গৃহত ৰাখি মাজনিশা দৌলত আৰোহণ কৰোৱা হয়। ইয়াৰ ফলত আজিৰ পৰা তিনিদিন ধৰি দৌলত থকা গোসাঁইঘাট ভকতসকলে ফাকুগুৰি ছটিয়াই সেৱা জনাব পাৰিব। গোটযাত্ৰাৰ সময়তে বৰপেটা সত্ৰৰ চৌহদত বৰপেটাৰ থলুৱা আটচবাজি প্ৰদৰ্শন কৰা হয়। বৰপেটা দৌল হল পৰম্পৰা আৰু বিনোদনৰ এক বৃহৎ সংমিশ্ৰণ। বিশেষকৈ দৌলৰ সময়ত বৰপেটাত খাদ্য সম্ভাৰৰ বিশেষ পয়ভৰ ঘটে। দৌলৰ সময়ত ৰঙা ডিমা আৰু আলু ভাজাৰ পয়ভৰ এক পৰম্পৰা হৈ পৰিছে। বৰপেটা দৌল চাবলৈ আহি ৰঙা ডিমা আৰু আলু ভাজাৰ সোৱাদ নললে যেন দৌল চোৱাৰ মজাই আধৰুৱা হৈ ৰয়। কেৱল এয়াই নহয়, বিপণীবোৰত চলে কিছুমান অঘোষিত প্ৰতিযোগিতা। ইয়াৰ অন্যতম এক প্ৰতিযোগিতা হল কোনে কিমান আকৰ্ষণীয়ভাৱে বাক্য লিখি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। বিশেষকৈ সমসাময়িক ঘটনা প্ৰবাহৰ ওপৰত সৃষ্টিশীলতাৰ পয়ভৰ ঘটা এই বাক্যবোৰ পঢ়ি গ্ৰাহকে বা ভকতসকলে নিৰ্মল আনন্দ লাভ কৰিবলৈ সক্ষম হয়।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো কালিৰে পৰা দৌল উৎসৱ উদযাপন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনে প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি সত্ৰীয়া নীতি নীতিৰে গোসাঁইৰ মূৰত ফাকু দিয়া হয়। আজি গোটেই নিশা গোসাঁইক ৰভাঘৰত থৈ নাম প্ৰসংগ কৰা হ'ব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গু উৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণপাট সত্ৰত আজি দেৱদলন আৰু ৰাজদলন কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ মনুষ্য দলনৰ পাছতে ফাকু খেলি কাৰ্যসূচী সামৰা হ'ব। কংগ্ৰেছে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ যোৰহাটৰ আৰু মীৰা বৰঠাকুৰ দিছপুৰৰ প্ৰাৰ্থী হ'ব। ৰাতুল পাটোৱাৰীক দিহু, নাৰায়ণ ভূঞাক বিহপুৰীয়া, অশোক শৰ্মাক নলবাৰীত টিকট প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি বঙাইগাঁৱত গিৰিশ বৰুৱা, কমলপুৰত সত্যব্ৰত কলিতা, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, চিপাজাৰত বিনন্দ কুমাৰ শইকীয়া, জাগিৰোডত বুবুল দাস, হাজো শুৱালকুছিত নন্দিতা দাস, বকো ছয়গাঁৱত ৰমেন সিং ৰাভা, বৰপেটাত মহানন্দ চৰকাৰ, চামগুৰিত তানজিল হুছেইন, বৰচলাত ৰিপুণ বৰা, লামডিঙত সফন কৰ, সোণাৰীত উৎপল গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া, মাজুলীত ইন্দ্ৰনীল পেগু, কৰিমগঞ্জ উত্তৰ সমষ্টিত জাকাৰী আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইপিনে বিজেপিয়ে অসমসহ কেইবাখনো ৰাজ্যৰ ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অসমৰ খালী হ'বলগীয়া 3খন আসনৰ ভিতৰত 2খনৰ বাবে তেৰজ গোৱালা আৰু যোগেন মোহনৰ নাম নিশ্চিত কৰা হৈছে। অৱশ্যে ৰাজ্যসভাৰ 3য়খন আসনৰ বাবে এতিয়াও প্ৰাৰ্থী চূড়ান্ত হোৱা নাই। বিহাৰত 2খন আসনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু শিৱেশ কুমাৰৰ নাম ঘোষণা কৰা হৈছে। ছত্তীশগড় আৰু হাৰিয়ানাৰ আসন দুখনৰ বাবে ক্ৰমে লক্ষ্মী বাৰ্মা আৰু সঞ্জয় ভাটিয়াৰ নাম ঘোষণা কৰা হৈছে। উৰিষ্যাৰ 2খন আসনৰ বাবে মনমোহন চামল আৰু সুজিত কুমাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। পশ্চিমবংগ ৰাজ্যসভাৰ 1খন আসনৰ বাবে ৰাহুল সিনহাৰ নাম বাছনি কৰা হৈছে। ভৰলুৰ উড়ন সেতুখন কাইলৈ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ লগতে উড়ন সেতুখন অসম গণ পৰিষদৰ এসময়ৰ নেতা দীনেশ গোস্বামীৰ নামত উৎসৰ্গা কৰা হ'ব বুলি জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা উদ্যানৰ আৰু এটা অংশ কাইলৈ মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।